পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যত বিশেষ সংশোধিত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হ'ব। ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বাবে যোৱা বছৰৰ 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ পৰীক্ষণ সম্পন্ন কৰিছিল আৰু ইয়াৰ পাছতে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল। 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীলৈ খচৰা ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি সন্দৰ্ভত দাবী আৰু আপত্তি গ্ৰহণ কৰা হৈছিল যদিও কেইখনমান জিলাত ওজৰ আপত্তি অধিক হোৱাৰ বাবে আয়োগে দাবী আৰু আপত্তি গ্ৰহণৰ সময় বৃদ্ধি কৰিছিল। ৰাজ্যিক নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পূৰ্বে দিয়া নিৰ্দেশ অনুসৰি সংশোধনৰ সময়ত বিভিন্ন কাৰণত স্থায়ীভাৱে স্থানান্তৰিত হোৱাৰ বাবে নাম কৰ্তন হোৱা ভোটদাতাসকলক সকাহ দি আয়োগৰ 6 নম্বৰ প্ৰপত্ৰ দাখিল কৰিবলৈ আহান জনোৱা হৈছে। উল্লেখযোগ্য যে নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লবলৈ অহা 17-18 ফেব্ৰুৱাৰীত দেশৰ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল অসমলৈ আহিব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত ডঃ সুখবীৰ সিং সান্ধু আৰু ডঃ বিবেক যোশীসহ এটা উচ্চস্তৰীয় দলে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ পৰিস্থিতি অধ্যয়ন কৰিব। বিটিচিৰ সৰ্বাংগীন উন্নয়নৰ পুনৰ প্ৰতিশ্ৰুতিৰে আজি 24 সংখ্যক বড়োলেণ্ড দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে কোকৰাঝাৰৰ বডুফানগৰৰ গ্ৰীণফিল্ডত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব। তামোলপুৰ জিলাতো আজি BPF দলৰ উদ্যোগত জিলাখনৰ থাইগিৰখাৰীৰ হিৰিম্বা হালামাৰী বাথৌ ফিল্ডত বড়োলেণ্ড দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই অনুষ্ঠানত কেইবাটাও জাতি জনগোষ্ঠীৰ স্বকীয় পৰম্পৰা আৰু সংস্কৃতি প্ৰদৰ্শনৰ দিহা কৰা হৈছে। এই উপলক্ষে কালিৰে পৰা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। আজি বড়োলেণ্ডৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হ'ব। মুকলি সভাত BTCৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দিৱসৰ অংশ হিচাপে BPFএ 5টা নিৰ্বাচনী প্ৰতিশ্ৰুতি আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ লগতে কেইবাখনো আঁচনিৰ অধীনত আৰ্থিক সাহায্যও প্ৰদান কৰিব। বড়োলেণ্ড দিৱসৰ পৰিপ্ৰেক্ষিতত আজি BTCত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। BTCৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি BTCৰ সকলোবোৰ চৰকাৰী কাৰ্যালয়ৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বড়োলেণ্ড দিৱস উপলক্ষে বড়োলেণ্ডবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এই দিনটোত বড়োলেণ্ডৰ লগতে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ বাবে গৌৰৱ, ঐক্য আৰু শান্তিৰ প্ৰতীক বুলি মুখ্যমন্ত্ৰীয়ে অভিহিত কৰে। আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে কালি মন্ত্ৰী পীযুষ হাজৰিকাই কমলপুৰ বিধানসভা সমষ্টিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰে। তেওঁ পুৰণি এনটি পথৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণৰ লগতে এখন পকী দলং মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কমলপুৰত নৱনিৰ্মিত প্ৰৱেশদ্বাৰ, পৰিদৰ্শন বঙলা আৰু কমলপুৰ ক্ষেত্ৰীয় পথ উপসংমণ্ডলৰ কাৰ্যালয় মুকলি কৰে। তেওঁ কমলপুৰ থানাৰ প্ৰস্তাৱিত নতুন গৃহ নিৰ্মাণ আৰু আধাৰশিলাও স্থাপন কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশ লয়। সাংবাদিকৰ আগত শ্ৰীহাজৰিকাই এইদৰে কয়।
কেইবাটাও অভিলাষী আঁচনিৰ কামৰ উদ্বোধন আৰু আধাৰশিলা কৰিবলৈকে কমলপুৰ সমষ্টিলৈকে আহিলো। এটা খুব আটকধুনীয়া ৰাস্তা দিগন্ত কলিতা ডাঙৰীয়াই ৰাইজৰ কাৰণে উচৰ্গা কৰিছে। আমি তাৰ শুভাৰম্ভণি কৰিলো। এটা খুব ধুনীয়া গেট ৰাইজৰ কাৰণে আৰম্ভণি কৰিলো। কমলপুৰৰ আইবিডিৰ অৱস্থা অত্যন্ত বেয়া আছিল। 9 কোটি টকাৰে আটকধুনীয়া এটা IB আজি ৰাইজৰ কাৰণে আমি উচৰ্গাৰ কৰিবলৈ পাই অত্যন্ত সুখী হলো। মৈত্ৰী আঁচনিৰ যোগেদি আমাৰ যিখন কমলপুৰ থানা, সেইখন থানাৰ নতুনকৈ বনাবৰ কাৰণে আধাৰশিলা কৰিলো। মুঠৰ ওপৰত এখন নতুন কমলপুৰলৈকে আহিলো। আহি ভাল লাগিল আৰু বহুত কাম চলি আছে। মই ভাবোঁ আৰু কমলপুৰ ৰাইজে নতুন কাম, নতুন কমলপুৰ দেখিবলৈকে সক্ষম হ'ব। ইতিমধ্যে বানপানীৰ সমস্যা নাইকিয়া কৰিছো আৰু ইয়াতে এখন CBSEৰ স্কুলো হ'ব।
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে দলাইগাঁৱৰ উত্তৰ বঙাইগাঁও মিনি ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব। বঙাইগাঁও জিলাৰ 1767গৰাকী, ধুবুৰীৰ 2949গৰাকী, গোৱালপাৰাৰ 2352গৰাকী আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ 305গৰাকী উদ্যোগী ব্যক্তিলৈ এই আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত সাধাৰণ শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 2 লাখ টকাকৈ আৰু বৃত্তিগত শাখাৰ প্ৰতিগৰাকী ব্যক্তিলৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। নলবাৰীৰ জিলা ক্ৰীড়া ষ্টেডিয়াম চৌহদত কাইলৈ এখন সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বজালি, বৰপেটা আৰু নলবাৰী জিলাৰ সম্ভাৱ্য উদ্যোগীসকলক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰিব। বজালি জিলাৰ 1206গৰাকী, বৰপেটাৰ 2362গৰাকী আৰু নলবাৰীৰ 2220গৰাকীকে ধৰি মুঠ 5788গৰাকী উদ্যোগীয়ে এই ধন লাভ কৰিব। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।